আকাশবাণী। বাতৰি পঢ়িছো নিৰূপণৰ বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, সমগ্ৰ বিশ্বত আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীনগৰৰ পৰা যোগ দিৱসৰ অনুষ্ঠানৰ নেতৃত্ব দিয়ে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে আজি হায়দৰাবাদত বাণিজ্যিক খননৰ বাবে কয়লা খনিৰ দশমদানী নিলাম আৰম্ভ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী পাঁচ দিনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আজি বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয় আৰু ছেণ্ট লুচিয়াত হ'বলগীয়া আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত আজি ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সমগ্ৰ বিশ্বত আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। ভাৰতৰ জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ ই কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত এই দিৱসৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীনগৰৰ পৰা যোগ দিৱসৰ অনুষ্ঠানৰ নেতৃত্ব দিয়ে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ ৰাও, গণপত ৰাও যাদৱৰ লগতে আন ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশ লয়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শাৰীৰিক, মানসিক আৰু আধ্যামিক বিকাশত যোগৰ গুৰুত্বত আলোকপাত কৰি যোগাভ্যাস সত্ৰত ভাগ লয় আৰু এখন জনসভাক সম্বোধন কৰে। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বত যোগাভ্যাস কৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ উপকাৰিতাৰ সৈতে জনসাধাৰণ পৰিচিত হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে সম্ভৱতঃ বিশ্বৰ এনে কোনো নেতা নাই যিয়ে নিজৰ কথোপকথনত যোগৰ বিষয়ে উল্লেখ কৰা নাই। সমগ্ৰ বিশ্বত যোগৰ বৰ্ধিত স্বীকৃতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে 2015 চনত তুৰ্কমেনিস্তান ভ্ৰমণকালত এটা যোগ কেন্দ্ৰ মুকলি কৰাৰ কথা স্মৰণ কৰে। তেওঁ লগতে তুৰ্কমেনিস্তানত যোগ যথেষ্ট জনপ্ৰিয় হৈ উঠিছে বুলিও জানিবলৈ দিয়ে। তুৰ্কমেনিস্তানৰ চৰকাৰী চিকিৎসা বিশ্ববিদ্যালয়ে যোগ চিকিৎসা অন্তৰ্ভুক্ত কৰা বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে চৌদি আৰৱে যোগক শিক্ষা ব্যৱস্থাৰ অংশ কৰা আৰু মংগোলিয়াৰ যোগ ফাউণ্ডেশ্যনে কেইবাখনো যোগ বিদ্যালয় পৰিচালনা কৰা বুলি প্ৰকাশ কৰে। ইয়াৰ ওপৰত যোগৰ স্বীকৃতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানলৈকে জাৰ্মানীৰ 1,50,00,000 নাগৰিকে যোগাভ্যাস কৰিবলৈ লৈছে। তেওঁ কয় যে যোগ সম্প্ৰতি গৱেষণাৰ বিষয় হৈ পৰিছে আৰু এই সন্দৰ্ভত কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ পাইছে। বিগত 10 বছৰত যোগৰ প্ৰসাৰ সন্দৰ্ভত প্ৰকাশ কৰি শ্ৰীমোদীয়ে নতুন যোগ অৰ্থব্যৱস্থা আৰু যোগ পৰ্যটনৰ প্ৰতি বৰ্ধিত আকৰ্ষণৰ বিষয়ে উল্লেখ কৰে। যোগস্থল, ৰিজৰ্ট, বিমান বন্দৰ আৰু হোটেলত আছুতীয়া সুবিধা, যোগাভ্যাসত ব্যৱহৃত সাজ পোছাক আৰু আহিলা আৰু ব্যক্তিগত যোগ প্ৰশিক্ষকৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ ফলত যুৱ প্ৰজন্মৰ বাবে কৰ্ম সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হৈছে। এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু নিজৰ লগতে সমাজৰ বাবে যোগ সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ যোগক গোলকীয় কল্যাণৰ শক্তিশালী অভিকৰ্তা বুলি গণ্য কৰিবলৈ লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বৰ সকলো লোক, বিশেষকৈ ভাৰতীয় নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যোগ হৈছে মানৱতাৰ প্ৰতি ভাৰতৰ এক অনন্য উপহাৰ। তেওঁ লগতে কয় যে জনসাধাৰণৰ জীৱনশৈলীৰ সৈতে জড়িত বৰ্ধিত সমস্যাসমূহৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত যোগাভ্যাস অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সুস্থ, দৈহিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে যোগ হৈছে এটা অন্যতম পথ। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে যোগক দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি দেৰাডুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমীত আয়োজিত যোগ অনুশীলনৰ বিশেষ কাৰ্যসূচী, ভাৰতীয় বন সেৱাৰ শিক্ষানবিছ আৰু ৰাজ্যিক বন সেৱা একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে যোগাভ্যাসত অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এটি গছপুলি মাতৃৰ নামত অভিযানৰ অধীনত দেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এটা কাৰ্যসূচীত মাতৃ বন প্ৰতিষ্ঠা কৰে। তেওঁ একোটিকৈ গছপুলি ৰোপণ কৰি এই অভিযানত অংশগ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। এই কাৰ্যসূচীত শ্ৰীযাদৱে শিক্ষানবিদ আৰু প্ৰশিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে বন্যপ্ৰাণী, জৈৱ বৈচিত্ৰ আৰু বনাঞ্চল তথা ইয়াৰ আশে পাশে থকা লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বনৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰে। আকাশবাণীৰ বাতৰিয়ে ভাৰতৰ সবাতোকৈ বিশ্বাসযোগ্য বাতৰিৰ ব্ৰেণ্ড হিচাপে স্বীকৃতি লাভ কৰিছে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৰয়টাৰ্ছ ইনষ্টিটিউট ফৰ দ্য ষ্টাডি অব জাৰ্নেলিজমৰ শেহতীয়া জৰীপে দেশৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত আকাশবাণীৰ বাতৰিৰ শ্ৰেষ্ঠত্ব নিশ্চিত কৰিছে। ডিজিটেল বাতৰি প্ৰতিবেদন 2024ৰ অংশ হিচাপে প্ৰকাশিত এই বাৰ্ষিক প্ৰতিবেদন অনুসৰি বিশ্বাসযোগ্যতাৰ ভিত্তিত দেশৰ অন্যান্য প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীসমূহৰ তুলনাত আকাশবাণীৰ বাতৰিয়ে বহু ওপৰত স্থান লাভ কৰিছে। এই উল্লেখযোগ্য সাফল্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত কুমাৰ সেহগালে এই স্বীকৃতি সকলো ধৰণৰ পৰিস্থিতিত সম্পূৰ্ণ সত্য আৰু বিশ্বাসযোগ্য বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত আকাশবাণীৰ বাতৰি প্ৰতিশ্ৰুতিবদ্ধতাকে সূচাইছে বুলি মন্তব্য কৰিছে। সুশ্ৰীগালে আকাশবাণী চৌহদত আয়োজিত যোগ দিৱস উদযাপন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। এই উপলক্ষে আকাশবাণীৰ বিষয়া কৰ্মচাৰীসকলে যোগ আৰু ধ্যানৰ কাৰ্যসূচীত ভাগ লয়। কাৰ্যসূচীত আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীয়েও অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে আজি হায়দৰাবাদত বাণিজ্যিক খননৰ বাবে কয়লা খনিৰ দশমলানী নিলাম আৰম্ভ কৰে। এই পৰ্যায়ত মুঠ 67টা খনি নিলাম কৰা হ'ব। ইয়াৰ ফলত কয়লাৰ ঘৰুৱা উৎপাদন বৃদ্ধি পাব আৰু দেশৰ বাবে শক্তি সুৰক্ষা সুনিশ্চিত হ'ব। এইবাৰ প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত কয়লা খনিৰ নিলামৰ আয়োজন কৰা হৈছে। নিলাম প্ৰক্ৰিয়া শুভাৰম্ভ কৰি শ্ৰীৰেড্ডীয়ে কয় যে চৰকাৰ স্বচ্ছ কয়লা খনিৰ নিলাম নীতিৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ লগতে কয়লা খনিৰ নিলামে ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাৰ পৰিধি 5,00,000,000 ডলাৰলৈ সম্প্ৰসাৰিত কৰাত সহায় কৰিব বুলিও মন্তব্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চৌপাশৰ এলেকাসমূহত ঘূৰ্ণীবতাহ সৃষ্টি কৰিব পৰা পৰিসঞ্চৰণ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ প্ৰভাৱত পৰৱৰ্তী 5 দিনলৈ অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কেৰালাৰ উপকূল হওক, কৰ্ণাটকৰ দক্ষিণ প্ৰান্তৰ দুৰ্গম এলেকা আৰু কংকণ গোৱাতো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আজি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া কোনো বিদেশী নেতাৰ প্ৰথম দ্বিপাক্ষিক চৰকাৰী ভ্ৰমণ। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ডঃ এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া হ'ব অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথমটো খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ছেইণ্ট লুচিয়াত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন খেলত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছুপাৰ 8 পৰ্যায়ৰ এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে অষ্ট্ৰেলিয়াই এণ্টিগুৱাৰ নৰ্থ চাউণ্ডাৰ ছাৰ ডেভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ আজিৰ প্ৰথমখন খেলত বাংলাদেশক ডাকৱৰ্থ লুইছ পদ্ধতিৰে 28 ৰানত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 140 ৰান কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 11 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই 100 ৰান কৰা অৱস্থাত বৰষুণে খেলখনত বৃদ্ধি পথালি দিয়ে, ফলত ডাৰ্কৱৰ্থ লুইছ পদ্ধতিৰ সহায় ল'বলগীয়া হয় আৰু সেই অনুসৰি অষ্ট্ৰেলিয়াই 28 ৰানত জয়লাভ কৰে। খেলখনত অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিন্ছে হেট্ৰিক অৰ্জন কৰে। ইয়াৰ লগে লগে কামিন টি টুৱেণ্টি বিশ্বকাপত হেট্ৰিক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। সমগ্ৰ বিশ্বত আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীনগৰৰ পৰা যোগ দিৱসৰ অনুষ্ঠানৰ নেতৃত্ব দিয়ে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে আজি হায়দৰাবাদত বাণিজ্যিক খননৰ বাবে কয়লা খনিৰ দশমলানী নিলাম আৰম্ভ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 5 দিনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। আৰু ছেইণ্ট লুচিয়াত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত আজি ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।